বাইবেল অধ্যয়নৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তি বচনলৈ আপোনাক ওলগ জনাইছো।
আজি দেই পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি,
আজি দেই পবিত্ৰ ক্ষণতে উজলি উঠা।
জীৱনৰ ঘাট প্ৰতিঘাটবোৰে আপোনাক ভাৰাক্ৰান্ত কৰিছে নেকি? জীৱনৰ জটিলতাবোৰৰ ভাৰত আপুনি দিশহাৰা হৈছে নেকি? প্ৰিয় শ্ৰোতা, তেন্তে আপুনি এই অনুষ্ঠানটি শেষলৈকে মনোযোগেৰে শুনিব। প্ৰভু যীশুৰ বাণীয়ে নিশ্চয় আজি কঢ়িয়াই আনিব আপোনাৰ জীৱনলৈ এক নতুন ছন্দ। দিশহাৰা জীৱনক এক সঠিক দিশ প্ৰদৰ্শন কৰিবলৈ এয়া আপোনালৈ আগবঢ়াইছো পবিত্ৰ বাইবেল শাস্ত্ৰৰ শিক্ষামূলক অনুষ্ঠান ভক্তি বচন।
বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰোঁ।
He
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰো আপুনি ভালে কুশলে আছে। লগতে এইবুলি আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠানখনি আপুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ। তুমি আমাক প্ৰেম কৰোতা ঈশ্বৰ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত প্ৰাণ দি আমাৰ সকলো পাপৰ প্ৰায়চিত্ব কৰিলে আৰু তৃতীয় দিনা জি উঠি নিজৰ ঈশ্বৰত্বৰ প্ৰমাণ দিলে। আজি তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পৰা হৈছো আৰু তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো তুমি আমাক তোমাৰ বাক্য বুজিবলৈ সহায় কৰা আৰু আমাৰ প্ৰতিজনৰ আগত নিজকে অধিককৈ প্ৰকাশ কৰা। আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ গীতমালা নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আজি আমি এই গীতমালাৰ 14 নম্বৰ গীতৰ পৰা একেবাৰে 18 নম্বৰ গীতলৈকে একেলগে আলোচনা কৰিম। শেষকালৰ দুৰ্নীতিৰ বিষয়ে 14 নম্বৰ গীতৰ প্ৰথম কলিটো আমি প্ৰথমতে পাঠ কৰিছো, শুনকচোন। অজ্ঞানে নিজ মনতে ভাবে ঈশ্বৰ নাই, সিহঁত ভ্ৰষ্ট হল, সিহঁতে ঘিনলগীয়া কৰ্ম কৰিছে, সিহঁতৰ কোনেও সৎকৰ্ম নকৰিলে। প্ৰিয় শ্ৰোতা, এজন বিখ্যাত প্ৰচাৰকৰ এজন বৰ বুদ্ধিয়ক বন্ধু আছিল যিজন নাস্তিকতাৰ সৈতে কথা বতৰা পতাত বৰ পাকৈত আছিল। এদিন তেখেত কেইজনমান মানুহৰ লগত আছিল আৰু তাৰে মাজৰ এজন নাস্তিকে কৈছিল, মই ঈশ্বৰ আছে বুলি বিশ্বাস নকৰো, মানুহৰো কোনো আত্মা নাই আৰু সি যেতিয়া মৰে তেতিয়া সি কুকুৰৰ দৰেই মৰে। তেওঁৰ এই কথা শুনি সেই বন্ধুজনে কলে, আপোনাৰ কথাৰ পৰাই মই গম পাইছো যে আপুনি ঈশ্বৰ আছে বুলি বিশ্বাস নকৰে, অৰ্থাৎ ঈশ্বৰ নাই। তেতিয়া তেওঁ আকৌ তপৰাই উত্তৰ দি কলে, হয়, ঈশ্বৰ নাই। তেতিয়া সেই বন্ধুজনে পুনৰ কলে যে এই ক্ষেত্ৰত মই আপোনাক এটি প্ৰশ্ন সুধিব বিচাৰো। বাইবেলে কৈছে অজ্ঞানে নিজৰ মনতে ভাবে ঈশ্বৰ নাই। এই অজ্ঞান শব্দটোৱে জ্ঞানহীনতাক বুজায়। গতিকে মই ভাবো যে আপুনি যেতিয়া ঈশ্বৰ নাই বুলি কৈছিল তেতিয়া আপুনি হয়তো লগৰ কেইজনক ভাল লগাবলৈ মিছাকৈ কৈছিল, নাইবা আপুনি এজন জ্ঞানহীন পাগল মানুহ। আপোনাৰ ক্ষেত্ৰত কোনটো সঁচা কওকচোন বাৰু। তেতিয়া মানুহজনে কোনো উত্তৰ দিব নোৱাৰি তাৰ পৰা গুচি গ'ল। প্ৰিয় শ্ৰোতা, আজি বিশ্বব্ৰহ্মাণ্ডখন নিজ চকুৰে দেখা পায়ো এজন মূৰ্খহে ক'ব পাৰে যে কোনো সৃষ্টিকৰ্তা নাই। এটা ঘড়ী নিজে নিজে কেতিয়াও হ'ব নোৱাৰে, এজন নিৰ্মাতা আছে। তেন্তে যি বিশ্বব্ৰহ্মাণ্ডই আটাইতকৈ ভাল ঘড়ীতকৈও বেছি সঠিকভাৱে যুগ যুগ ধৰি সময় ৰক্ষা কৰি আহিছে, এই বিশ্বব্ৰহ্মাণ্ডৰ এজন নিৰ্মাণকৰ্তা নাইনে? নিশ্চয় আছে। আৰু যদি নাই বুলি কোনোবাই ভাবে তেন্তে সেইজন হ'ব জ্ঞানহীন পগলাৰ নিচিনা। এইকাৰণে এই পদটিত কোৱা হৈছে অজ্ঞানে নিজৰ মনতে ভাবে যে ঈশ্বৰ নাই। মানুহৰ দুৰাচাৰিতাৰ একেবাৰেই চৰম পৰ্যায়টো হ'ল অনিশ্বৰবাদ। এই কথাটোকে ঈশ্বৰৰ বচনেও কৈ আছে যে যিজনে ঈশ্বৰ নাই বুলি ভাবে তেওঁ অজ্ঞান পগলা, তেওঁৰ প্ৰকৃত জ্ঞান নাই। এজন মানুহৰ উচ্চ জ্ঞান থাকিব পাৰে, নাইবা কোনো এজন লোক দাৰ্শনিক পণ্ডিত হ'ব পাৰে, কিন্তু সেইবিলাক তেওঁৰ জ্ঞানৰ আচল পৰিচয় নহয়। এতিয়া 2 নম্বৰ আৰু 3 নম্বৰ পদ দুটা পাঠ কৰিছো। বিবেচক কোনো আছে কি নাই তাক জানিবৰ নিমিত্তে ঈশ্বৰে স্বৰ্গৰ পৰা মনুষ্য সন্তানবিলাকলৈ চালে, সিহঁত সকলো অপথে গ'ল, সিহঁত সকলোৱেই কলংকিত হ'ল, সৎকৰ্ম কৰোতা কোনো নাই, এজনো নাই। প্ৰিয় শ্ৰোতা, এই পদ দুটিৰ উল্লেখ আমি ৰোমিয়া পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদত এইদৰে পাওঁ, সকলো অপথে গ'ল, একেবাৰে অকৰ্মণ্য হ'ল, সদাচৰণকাৰী কোনো নাই, এজনো নাই। এই কথাটো পৌলে কেৱল নাস্তিকৰ ক্ষেত্ৰতেই কোৱা নাই, সকলোৰে ক্ষেত্ৰত কৈছে, এয়া হল আপোনাৰ আৰু মোৰ এখন ছবি। আপুনি আৰু মই অৱশ্যে নাস্তিক নহব পাৰো, কিন্তু তথাপিতো আমি পাপী, আমি ভাল হ'ব নোৱাৰো। মানুহৰ অৱস্থাটোৱেই পতিত অৱস্থা। গতিকে এই গীতটোৰ প্ৰথম তিনিটা কলিত মানুহৰ দুৰাচাৰিতাৰ বিষয়ে কোৱা হৈছে। এতিয়া ঈশ্বৰৰ মানুহৰ বিৰুদ্ধে শত্ৰুতাৰ বিষয়ে চাৰিৰ পৰা ছয় নম্বৰ কলিলৈকে পাঠ কৰিছো। যিবোৰে মোৰ প্ৰজাক আহাৰৰ দৰে খায় কিন্তু ঈশ্বৰৰ আগত প্ৰাৰ্থনা নকৰে, এনে কুকৰ্মীবোৰক জানো দণ্ড দিয়া নাযাব। সৌ তাত সিহঁতক কপনীয়ে ধৰিলে, কিয়নো ঈশ্বৰ পবিত্ৰ বংশৰ মাজত আছে। তহঁতে দুখীয়াৰ মন্ত্ৰণা ব্যৰ্থ কৰিব খুজিছ হয়, কিন্তু ঈশ্বৰ তাৰ আশ্ৰয়। প্ৰিয় শ্ৰোতা, আজি বহু ধনী ৰাজনীতিজ্ঞ লোকে চলাহী কথাৰে দুখীয়াক আভুৱা ভাৰি আহিছে। তেওঁলোকে নিজকে উদাৰ বুলি দাবী কৰে, কিন্তু দুখীয়া মানুহে কেনেকৈ দিন কটায় সেই কথা তেওঁলোকে চিন্তা নকৰে। তেওঁলোক হল প্ৰভু যীশুৱে কোৱা এটা দৃষ্টান্তৰ ধনী মানুহজনৰ নিচিনা, যিজনে নিজৰ খোৱা মেজৰ পৰা উফৰি পৰাখিনি দুখীয়াক খাবলৈ দি গৌৰৱ অনুভৱ কৰে। দুখীয়াক সহায় কৰিবলৈ নিজৰ ধন সম্পত্তি খৰচ কৰা ধনী মানুহ মই দেখা নাই। দুখীয়া মানুহে যি অলপ পায় তাৰ ওপৰত কৰ আদি লগাই কেনেকৈ চুচি নিব পাৰে তাৰ চেষ্টাহে ধনীসকলে কৰে। কিন্তু নিজে হলে কৰ দিয়াৰ পৰা লুকাই থাকিবলৈ নানা ষড়যন্ত্ৰ কৰে, কৰ ফাঁকি দিয়ে। এয়া হল মানুহৰ চৰিত্ৰ। কিন্তু ঈশ্বৰে এইবিলাক নেদেখাকৈ থকা নাই। তেওঁ সকলো দেখি আছে আৰু এদিন সকলোৰে বিচাৰ কৰিব, নিশ্চয় কৰিব। এতিয়া পৰিত্ৰাণ পাবলৈ প্ৰাৰ্থনা আৰু হাবিয়াস কৰি থকাৰ বিষয়ে সাত নম্বৰ কলিটো পাঠ কৰিছো, শুনিবচোন। অহ, চিয়োনৰ পৰা ইছৰাইলৰ পৰিত্ৰাণ হলে মই কেনে ভাল পাওঁ! যেতিয়া ঈশ্বৰে নিজ প্ৰজাবিলাকৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিব, যেতিয়া জাকুবে উল্লাস কৰিব, ইছৰাইল আনন্দিত হ'ব। প্ৰিয় শ্ৰোতা, এইটো হল বিজয়সূচক বচন। ইয়াৰ দ্বাৰা যেতিয়া চিয়োনৰ পৰা পৰিত্ৰাণ আহিব, সেই গৌৰৱময় দিনৰ প্ৰশংসা কৰা হৈছে। সেই দিনত জাকুবে উল্লাস কৰিব আৰু ইছৰাইল আনন্দিত হ'ব। এই কথাটো আমি পাহৰি যোৱা উচিত নহয়। কোনোবাই যদি ক'ব খোজে যে ভৱিষ্যতত ইছৰাইলৰ বাবে ঈশ্বৰৰ কোনো আঁচনি নাই, তেন্তে তেওঁ গীতমালা ভালদৰে নাজানে বুলি আমি ক'ব পাৰোঁ। কাৰণ ভৱিষ্যতে ইছৰাইলক কেন্দ্ৰ কৰি এই পৃথিৱীত এখন ৰাজ্য স্থাপন কৰা হ'ব। চৈধ্য নম্বৰ গীতৰ আলোচনা ইমানতে এৰিছো, পোন্ধৰ নম্বৰ গীতলৈ আহো। এই গীতৰ মূল বিষয় হ'ল ঈশ্বৰৰ উপস্থিতিত যিসকল লোক থাকিব তেওঁলোকৰ বিৱৰণ, অৰ্থাৎ নৱম গীতত আৰম্ভ হোৱা বিষয়টোৰ ওপৰত এইটো সামৰণি গীত। ন আৰু দহ নম্বৰ গীতত আমি পালো ছয়তানৰ সন্তানসকলৰ গৰ্ব, অহংকাৰ আৰু স্বধাৰ্মিকতা। এঘাৰ নম্বৰ গীতত পালো ধাৰ্মিকসকলৰ পৰীক্ষা। বাৰ নম্বৰ গীতত পালো ঈশ্বৰহীনসকলৰ মাজত ঈশ্বৰ ভক্তসকলৰ অৱস্থান আৰু মহাক্লেশৰ সময়ত সম্পূৰ্ণ ঈশ্বৰহীনতাৰ কথা। তেৰ নম্বৰ গীতটো হল মহাক্লেশৰ সময়ত ঈশ্বৰৰ লোকসকলৰ বেদনাৰ এটা ছবি। চৈধ্য নম্বৰ গীতত পালো শেষকালত মানুহৰ দুৰাচাৰিতা, ঈশ্বৰহীনতা, দুষ্টতা আৰু বিৰোধিতাৰ কথা। এতিয়া পোন্ধৰ নম্বৰ গীতত আমি পাম কোনবিলাক মানুহ ঈশ্বৰৰ ৰাজ্যত সোমাব পাৰিব সেই বিষয়ে। এই বিষয়ে গীতটোৰ প্ৰথম কলিটো পাঠ কৰিছো। হে ঈশ্বৰ, তোমাৰ তম্বুত কোনে প্ৰৱাস কৰিব? তোমাৰ পবিত্ৰ পৰ্বতত কোনে বসতি কৰিব? প্ৰিয় শ্ৰোতা, পবিত্ৰ পৰ্বত মানে এখনেই আছে আৰু সেই পৰ্বতখনক বাইবেলত চিয়োন বুলি কৈছে। এই পৰ্বতখন ইছৰাইলত আছে। প্ৰভু যীশুৱে স্থাপন কৰা হাজাৰ বছৰীয়া ৰাজ্যত কোনে প্ৰৱেশ কৰিব সেই কথাটো ইয়াত কোৱা হৈছে। দুই নম্বৰ পদৰ পৰা চাৰি নম্বৰ পদলৈকে পঢ়িছো। যিজনে যথাৰ্থ আচৰণ আৰু ধৰ্মকৰ্ম কৰে আৰু নিজৰ মনতে সঁচা কথা কয়, যিজনে জীৱাৰে পৰৰ কথা চৰ্চি নুফুৰে, নিজ বন্ধুৰ অপকাৰ নকৰে আৰু নিজ চুবুৰীয়াৰ অহিতে দুৰ্নাম নকৰে, যাৰ দৃষ্টিত দুৰাচাৰী লোক ঘৃণনীয় কিন্তু ঈশ্বৰক ভয় কৰোতা লোক আদৰণীয়, যিজনে শপত কৰি নিজৰ হানি হলেও তাৰ পৰা নোলটে। প্ৰিয় শ্ৰোতা, আজি দেখা যায় যিজন মানুহ ঈশ্বৰ দৃষ্টিত গ্ৰহণীয় তেওঁ সমাজৰ দৃষ্টিত ঘৃণনীয় হবলৈ ধৰিছে। এইবাৰ পঞ্চম কলিটো পাঠ কৰিছো, ইয়াতো পাওঁ কোনবিলাক ঈশ্বৰৰ লোক। যিজনে নিজৰ ৰূপ সুতলৈ নিদিয়ে আৰু নিৰ্দোষীৰ বিৰুদ্ধে ভেটি নলয় সেইজন, এইবোৰ কৰ্ম যিজনে কৰে সেইজন কেতিয়াও লৰচৰ নহব। প্ৰিয় শ্ৰোতা, বিশ্বাসে আমাক উদ্ধাৰ কৰে হয়, কিন্তু বিশ্বাস অকলশৰীয়া নহয়। আমাৰ বিশ্বাসত ঈশ্বৰ আছে, গতিকে ঈশ্বৰৰ দৃষ্টিত যি গ্ৰহণীয় তাকেই আমি কৰিব লাগে। অৰ্থাৎ প্ৰভু যীশু আহিব বুলি আমি যদি জানো, তেন্তে তেওঁৰ আগমনলৈ বাট চাই আছো, তেন্তে কৰ্মৰ দ্বাৰাই আমি সেই বিষয়ে আমাৰ বিশ্বাস দেখুৱাওঁ হওক। প্ৰিয় শ্ৰোতা, 15 নম্বৰ গীতৰ আলোচনাও আমি ইমানতে এৰিছো। 16 নম্বৰ গীতলৈ আহো। এই গীতটোৰ মূল বিষয় হ'ল উদ্ধাৰকৰ্তাৰ পুনৰুত্থান, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ জীৱন, মৃত্যু আৰু পুনৰুত্থানৰ কথা ইয়াত কোৱা হৈছে। এই গীতটোক ডায়ুদৰ সোণৰ অলংকাৰ বুলি আমি ক'ব পাৰো, কাৰণ তেওঁৰ বংশত যি যীশুৰ জন্ম হ'ব সেই কথাও ইয়াত কোৱা হৈছে। প্ৰথম পদটো পঢ়িছো, হে ঈশ্বৰ মোক ৰক্ষা কৰা, কিয়নো মই তোমাক আশ্ৰয় লৈছো। প্ৰিয় শ্ৰোতা, এই কলিটোত প্ৰভু যীশুৰ আচৰিত বচন এটাৰ কথা কৈছে। প্ৰভু যীশুৱে কৈছিল যে তেওঁ নিজৰ ইচ্ছা পূৰ কৰিবলৈ নহয় কিন্তু পিতৃ ঈশ্বৰৰ ইচ্ছাহে পূৰ কৰিবলৈ আহিছিল। আমাৰ পাপৰ কাৰণে প্ৰভু যীশুৱে নিজে সৰু হৈ মানৱ ৰূপ ধাৰণ কৰি ক্ৰুচত মৃত্যুবৰণ কৰিলে ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ। তেন্তে আপুনি আৰু মই কোন যে আমি ঈশ্বৰৰ হাতত সোধাই নিদিম? দ্বিতীয় কলি পাঠ কৰিছো, মই ঈশ্বৰক কলো, তুমিয়েই মোৰ প্ৰভু, তোমাৰ বাহিৰে মোৰ মংগল নাই। প্ৰিয় শ্ৰোতা, আপুনি যদি এজন ককাদেউতা হোৱাৰ সৌভাগ্য লাভ কৰিছে, তেন্তে নাতিয়ে ডিঙিত সাৱটি ধৰি তুমি মোৰ ককাদেউতা বুলি কোৱা শুনিলেই আপোনাৰ কিমান আনন্দ লাগে সেই কথা আপুনি জানেই, নহয়নে বাৰু? আমাৰো এজন সৰগ নিবাসী পিতৃ আছে যিজনে আমাক নিজৰ প্ৰতিমূৰ্তিৰে নিৰ্মাণ কৰিলে। তেওঁ আমাক নিজ সন্তানৰ দৰে ভাল পায়। সেইজন পিতা পৰমেশ্বৰক আপুনি এবাৰ পিতা বুলি নকবনে? আপুনি মোৰ প্ৰভু বুলি স্বীকাৰ নকৰিবনে? আপুনি হয়তো গৰ্ববোধ কৰি নকবও পাৰে, কিন্তু এদিনাখন আপুনি তেওঁৰ আগত উপস্থিত হবই লাগিব। তেতিয়া কিন্তু আপুনি তেওঁক প্ৰভু বুলি স্বীকাৰ কৰিবই লাগিব। কিন্তু তেতিয়া কৰিলেও কোনো লাভ নহব, কাৰণ আজি যদি আপুনি তেওঁক চিনি নাপায়, তেন্তে সেইদিনা সেই পিতা ঈশ্বৰে আপোনাক চিনি নাপাওঁ বুলি কব আৰু ওচৰৰ পৰা খেদি দিব। গতিকে সময় থাকোতে আপুনি সুযোগ হেৰুওৱা উচিত নহয়। তৃতীয় আৰু চতুৰ্থ পদ, যি পবিত্ৰবিলাক পৃথিৱীত থাকে সিবিলাকেই আদৰণীয়, সম্পূৰ্ণকৈ তেওঁবিলাকৰ ওপৰত মই সন্তুষ্ট। যিবিলাকে সদাপ্ৰভু ঈশ্বৰৰ সলনি অন্য দেৱতা লয় সিহঁতৰ সন্তাপ হ'ব। সিহঁতৰ তেজ স্বৰূপ পেয় নৈবেদ্য মই উৎসৰ্গ নকৰিম আৰু সিহঁতৰ নামো মোৰ ওঠত নলম। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ হোৱাটো সহজ নহয়, কিন্তু প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি আপুনি পবিত্ৰ হ'ব পাৰে। সত্য ঈশ্বৰক বাদ দি আন দেৱতাবিলাকক ঈশ্বৰ বুলি মানি ল'লে তেওঁ ঈশ্বৰৰ দণ্ডাজ্ঞাৰ পাত্ৰ হ'ব। পাঁচ আৰু ছয় নম্বৰ পদ, মোৰ আধিপত্য আৰু পাণপাত্ৰৰ ভাগ জিহুৱা তুমিয়েই মোৰ অংশ স্থিতি কৰিছা। মোৰ পৰিমাণ জৰি মানুহৰ ঠাইত পৰিছে, এনেকি মোৰ উত্তম আধিপত্য হৈছে। প্ৰিয় শ্ৰোতা, আধিপত্য আৰু পাণপাত্ৰৰ মাজত এটা পাৰ্থক্য আছে। আধিপত্য মানে হ'ল যাৰ ওপৰত মোৰ আধিপত্য বা অধিকাৰ আছে, আৰু পাণপাত্ৰ মানে হ'ল কোনো বস্তু ভাগ কৰি মোৰ ভাগত যি পাইছো সেই ভাগ। উদাহৰণস্বৰূপে, এটা পৰিয়ালৰ সকলোৱে একেলগে খাবলৈ লওঁতে সৰু ল'ৰাটিক বাচনত যি দিয়া হৈছে সেই এটাৰ ভাগ। অৱশ্যে সৰু ল'ৰাজনে আধা পেলাই নষ্ট কৰি আধাহে খাব পাৰে, গতিকে খোৱাখিনি হ'ল তাৰ পাণপাত্ৰ। আজি আমাৰ মাজতো বহু খ্ৰীষ্টীয় লোকে উপচি পৰাকৈ ঈশ্বৰৰ আত্মিক আশীৰ্বাদ পায়, কিন্তু সেই আশীৰ্বাদবিলাক সম্পূৰ্ণৰূপে উপভোগ নকৰে। কিন্তু ঈশ্বৰে বিচাৰে যাতে আমি তাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰোঁ। এই বিষয়ে প্ৰভু যীশুৱে কৈছে, মই আহিলো তোমালোকে যেন জীৱন পোৱা আৰু সেই জীৱন যেন উপচি পৰাকৈ পোৱা। আঠ নম্বৰ পদৰ পৰা দহ নম্বৰ পদলৈকে পঢ়িছো, মই ঈশ্বৰক সদায় মোৰ সন্মুখত ৰাখো, তেওঁ মোৰ সোঁহাতে থকাত মই লৰচৰ নহ'ম। এই হেতুকে মোৰ মনে আনন্দ আৰু মোৰ প্ৰাণে উল্লাস কৰে, মোৰ শৰীৰো নিৰাপদে থাকিব, কিয়নো তুমি মোৰ প্ৰাণ চিউলত পৰিত্যাগ নকৰিবা, তোমাৰ পবিত্ৰজনক ক্ষয়স্থান দেখিবলৈ নিদিবা। প্ৰিয় শ্ৰোতা, আমি আগতেই কৈ আহিছো যে এইটো হ'ল যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ গীত। পঞ্চাছদিনীয়া পৰ্বৰ দিনা পিতৰে কোৱা কথাখিনিৰ সাৰাংশ এইটোৱেই আছিল। এই বিষয়ে পাচনি কৰ্ম দুই নম্বৰ অধ্যায় চৌবিশ নম্বৰ পদৰ পৰা একত্ৰিশ নম্বৰ পদলৈকে আপুনি পাঠ কৰিলে পাব। তাৰ পাছত পিতৰে আকৌ কৈছিল যে প্ৰভু যীশুখ্ৰীষ্টক যে ঈশ্বৰে তুলিলে তাৰ সাক্ষী তেওঁলোক সকলোৱেই। এইকাৰণে যি যীশুক তেওঁৰ শত্ৰুসকলে ক্ৰুচত দিলে সেই যীশুক ঈশ্বৰে প্ৰভু আৰু খ্ৰীষ্ট পাতিলে। তোমালোকে এই কথা জনা দৰকাৰ। এই বিষয়ে জানিবলৈ আপুনি পাচনি কৰ্মৰ দুই নম্বৰ অধ্যায়ৰ বত্ৰিশ নম্বৰ পদৰ পৰা ছয়ত্ৰিশ পদলৈকে পঢ়িবচোন। ডায়ুদে গাইছিল, তোমাৰ পবিত্ৰজনাক ক্ষয়স্থান দেখিবলৈ নিদিবা। এই বিষয়ে পৌলে পাচনি কৰ্ম তেৰ নম্বৰ অধ্যায়ৰ চৌত্ৰিশ নম্বৰ পদত কৈছে, ঈশ্বৰে যীশুক যে মৃতবিলাকৰ মাজৰ পৰা তুলিলে আগলৈ ক্ষয় নাপাবলৈহে তুলিলে। ডায়ুদ মৰিল আৰু ক্ষয় পালে, কিন্তু যিজনাক ঈশ্বৰে তুলিলে সেইজনাই ক্ষয় নাপালে। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ কি সুন্দৰ গীত নহয়নে বাৰু? আশা কৰো এই গীতটোৰ যোগেদি আপুনি আনন্দ লাভ কৰিছে। এতিয়া আমি 17 নম্বৰ গীতটোৰ প্ৰথম পদটো পঢ়িছো। হে যিহোৱা, নিৰ্দোষ বাক্য শুনা, মোৰ কাকুতিলৈ মন দিয়া, চলনাকাৰী ওঠেৰে নকৰা মোৰ প্ৰাৰ্থনালৈ কাণ পাতা। চৌল ৰজাই যেতিয়া ডায়ুদক বধ কৰিবলৈ খেদি ফুৰিছিল, তেতিয়া তেওঁ বৰ ডাঙৰ বিপদত পৰিছিল আৰু সেই সময়তে এই প্ৰাৰ্থনা তেওঁৰ হৃদয়ৰ পৰা নিগৰি ওলাইছিল। দ্বিতীয় পদ, তোমাৰ সাক্ষাতে মোৰ বিচাৰ নিষ্পত্তি হওক, যি ন্যায় তালৈ তোমাৰ চকু পৰে। ডায়ুদে কৈছে যে ঈশ্বৰৰ দৃষ্টিত যি ন্যায় তাকেই সিদ্ধ কৰা হওক। 3 নম্বৰ পদ, তুমি মোৰ হৃদয় পৰীক্ষা কৰিলা, ৰাতিও মোৰ বুজ বিচাৰ ললা, তুমি মোক খপি পুৰিও চালা, একো নাপালা, মুখেৰে মই অপৰাধ নকৰিম বুলি স্থিৰ কৰিলো। অৱশ্যে এইটো মন কৰিবলগীয়া কথা যে ঈশ্বৰে যেতিয়া ডায়ুদক পৰীক্ষা কৰি চাইছিল তেতিয়া কিবা এটা দেখা পাইছিল। আমাক পৰীক্ষা কৰি চালে ঈশ্বৰে বাৰু কি দেখা পায়? 4 নম্বৰ পদটো পঢ়িছো, মনুষ্যৰ কাৰ্যৰ বিষয় হলে দুৰাচাৰী লোকৰ পথৰ পৰা মই নিজকে তোমাৰ মুখৰ বাক্যেৰে পৃথকে ৰাখিছো। দুৰাচাৰী আন কোনো নহয়, সেইজন হল ছয়তান। এই ছয়তানৰ কাৰণে আমি ঈশ্বৰৰ সন্তানবিলাক সদায় সাৱধানে থাকিব লাগে। ডায়ুদে চৌলৰ ভয়ত পলাই ফুৰিছিল আৰু আমিও আচলতে ছয়তানৰ প্ৰলোভনৰ পৰা পলাই ফুৰিব লাগে। 5ম আৰু 6ষ্ঠ কলি দুটা পাঠ কৰিছো, মোৰ ভৰিয়ে তোমাৰ পথত খোপনি পুতি ধৰিলে, মোৰ ভৰি পিছলি পৰা নাই, মই তোমাৰ আগত প্ৰাৰ্থনা কৰিছো, কিয়নো হে ঈশ্বৰ, তুমি মোক উত্তৰ দিওঁতা, মোলৈ কাণ পাতা, মোৰ বাক্য শুনা। ডায়ুদে জানিছিল যে ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিছিল আৰু সেইবাবে তেওঁ ঈশ্বৰৰ বাক্যতেই খোপনি পুতি চলিছিল। 7ম আৰু 8ম কলি, তোমাত আশ্ৰয় লোৱাবিলাকক তোমাৰ সোঁহাতেৰে বিপক্ষবোৰৰ পৰা পৰিত্ৰাণ কৰোতা যি তুমি, তোমাৰ আচৰিত দয়া প্ৰকাশ কৰা, মোক নষ্ট কৰোতা দুষ্টবোৰৰ পৰা, মোক বেৰি ধৰোতা প্ৰাণনাশক শত্ৰুবোৰৰ হাতৰ পৰা ৰক্ষা কৰা। যিসকলে সঁচাকৈ ঈশ্বৰৰ আশ্ৰয় বিচাৰে তেওঁলোকক ঈশ্বৰে নিজৰ বাহুৰ মাজত আশ্ৰয় দিয়ে আৰু নিৰাপদে ৰাখে। 9 পদৰ পৰা 10 নম্বৰ পদলৈকে পঢ়িছো, চকুৰ মণিৰ নিচিনাকৈ মোক ৰাখা, তোমাৰ ডেউকাৰ ছাঁৰে মোক ঢাকা, সিহঁতৰ গাৰ তেলে সিহঁতক ঢাকে, সিহঁতে মুখেৰে গৰ্ব কথা কয়, আমি খোজকাঢ়ি যাওঁতে সিহঁতে আমাক বেৰি ধৰে, আমাক মাটিত পেলাবলৈ সিহঁতে সদায় চকু দি থাকে, সেই দুষ্টজন চিৰিবলৈ হাবিয়াস কৰা সিংহৰ নিচিনা, সি গুপুতে খাপ দি থকা ডেকা সিংহৰ সদৃশ। ডায়ুদে এইদৰে ঈশ্বৰৰ সহায় বিচাৰি প্ৰাৰ্থনা কৰিছিল আৰু ঈশ্বৰেও তেওঁক ৰক্ষা কৰিছিল। এতিয়া 13 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে পঢ়িছো, হে যিহোৱা, উঠা, তাক আক্ৰমণ কৰা, তাক পেলোৱা, তোমাৰ তৰোৱালৰ দ্বাৰাই দুষ্ট লোকৰ পৰা মোৰ প্ৰাণ ৰক্ষা কৰা। হে যিহোৱা, তোমাৰ হাতেৰে মানুহৰ পৰা, যি সাংসাৰিক মনুষ্যৰ অংশ এই জীৱনতহে আছে, যিবিলাকৰ পেট তুমি বহুমূল্য বস্তুৰে পূৰ কৰা, যিবিলাকে সন্তানত তৃপ্ত হয় আৰু নিজ নিজ শিশুবিলাকৰ নিমিত্তে নিজৰ অৱশিষ্ট সম্পত্তি থৈ যায়, সিহঁতৰ পৰা মোক ৰক্ষা কৰা। মই হলে ধাৰ্মিকতাৰ গুণে তোমাৰ মুখ দেখিম, সাৰ পাই তোমাৰ মূৰ্তিত তৃপ্ত হ'ম। প্ৰিয় শ্ৰোতা, এই সময়ত ডায়ুদে শত্ৰুৰ ভয়ত নিশ্চয় পলাই ফুৰিছিল আৰু তাতো প্ৰাৰ্থনা কৰিছিল, ঈশ্বৰেও তেওঁক সহায় কৰিছিল। এতিয়া 18 নম্বৰ গীতৰ পৰা চাওঁ প্ৰথম পদ, হে মোৰ বলস্বৰূপ সদাপ্ৰভু ঈশ্বৰ, মই তোমাক অতি প্ৰীতি কৰোঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেতিয়াবা এনেদৰে ঈশ্বৰক কৈছেনে যে আপুনি ঈশ্বৰক প্ৰীতি কৰে? দ্বিতীয় পদ, সদাপ্ৰভু ঈশ্বৰ মোৰ শিলা, মোৰ কোঠ আৰু মোৰ উদ্ধাৰকৰ্তা, তেওঁ মোৰ ঈশ্বৰ, মই তেওঁত আশ্ৰয় লৈছো, তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, মোৰ উচ্চ দুৰ্গস্বৰূপ। চাওকচোন ডায়ুদে কিমান মহান মহান নামেৰে ঈশ্বৰক নামাকৰণ কৰিছে। 3 আৰু 4 নম্বৰ পদ, প্ৰশংসাৰ যোগ্য যে ঈশ্বৰ, মই তেওঁৰ আগত প্ৰাৰ্থনা কৰো, তাতে মোৰ শত্ৰুবোৰৰ পৰা মই উদ্ধাৰ পাওঁ, মৃত্যুজুৰিয়ে মোক মেৰাই ধৰিছিল, অধৰ্মৰূপ ঢল পানীয়ে মোক ভয় লগাইছিল। এৰা প্ৰিয় শ্ৰোতা, শাৰীৰিক মৃত্যু আৰু অনন্তকলীয় মৃত্যুৰ যি যন্ত্ৰণা দুয়োটাই সঁচাকৈ ভয়াৱহ, তাৰ পৰা ঈশ্বৰেহে বচাব পাৰে। 5 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈকে পঢ়িম, চিউলৰ জৰিয়ে মোক আগুৰিছিল আৰু মৃত্যুপাশে মোক মেৰাই ধৰিছিল, মই সংকটৰ কালত যিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলো আৰু মোৰ ঈশ্বৰৰ আগত কাটৰুক্তি কৰিলো। তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে। তেওঁৰ সন্মুখত কৰা মোৰ কাটৰুক্তি তেওঁৰ কাণত পৰিল। এইদৰে আমি যদি পাঠ কৰি যাওঁ, আঠ নম্বৰ পদৰ পৰা বাৰ নম্বৰ পদলৈকে আমি দেখা পাওঁ ঈশ্বৰে কেনেদৰে ডায়ুদক ৰক্ষা কৰিছিল তাৰ বৰ্ণনা তেওঁ দাঙি ধৰিছে। তাৰ বাবে ডায়ুদে ঈশ্বৰক ধন্যবাদ আগবঢ়াইছে। এতিয়া একেবাৰে আমি 48 আৰু 49 নম্বৰ কলি দুটা পাঠ কৰিব খুজিছো। আৰু যি ঈশ্বৰে মোৰ শত্ৰুবোৰৰ পৰা মোক নিস্তাৰ কৰে, সেই ঈশ্বৰ গৌৰৱান্বিত হওক। এনেকি তুমি মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত মোক তোলা আৰু উপদ্ৰৱকাৰীবোৰৰ পৰাও মোক উদ্ধাৰ কৰা। এই হেতুকে সদা প্ৰভু ঈশ্বৰ, মই জাতিবোৰৰ মাজত তোমাৰ ধন্যবাদ কৰিম আৰু তোমাৰ নামৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম। প্ৰিয় শ্ৰোতা, আমাৰ মহাশত্ৰু হল ছয়তান। এই ছয়তানৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ ঈশ্বৰে আমাক দয়া কৰিলে আৰু এই দয়া সকলো মানুহলৈ দান কৰিলে। সেই দয়া তেওঁ কৰিলে প্ৰভু যীশুখ্ৰীষ্টৰ যোগেৰে। প্ৰভু যীশুখ্ৰীষ্টই ক্ৰুচৰ ওপৰত আমাৰ সকলোৰে পাপৰ প্ৰায়চিত্ত কৰাৰ দ্বাৰাই ছয়তানক পৰাস্ত কৰিলে। এই দয়া আমি মাত্ৰ গ্ৰহণ কৰিব লাগে, আমি অৰ্জন কৰিব নোৱাৰো। ই সম্পূৰ্ণ বিনামূলীয়া। এই দয়াও যদি আপুনি গ্ৰহণ নকৰে, তেন্তে ছয়তানৰ ভাগত পৰা ঈশ্বৰৰ অভিশাপেই আপোনাৰো ভাগ হ'ব। ভালদৰে চিন্তা কৰি চাওকচোন আৰু আপোনাৰ সিদ্ধান্ত ঈশ্বৰক জনাওক। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম।
আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ যোগাযোগৰ ঠিকনা: ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ঠিকনাটো আকৌ এবাৰ কৈছো:
ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
এই সৃষ্টি চাই অবাক হৈ ৰ'বুজো তুমি কেনে মহিমা।
আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 9 8 5 4 0 4 0 8 8 9।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো: 9 8 5 4 0 4 0 8 8 9। আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
সৃষ্টি চাই